ৰোমীয়সকলৰ প্ৰতিপত্ৰ 16 অধ্যায়। মই আপোনালোকক নিবেদন কৰিছো যে কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবী নামেৰে আমাৰ ভনীক আপোনালোকে পবিত্ৰ লোকসকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব, আৰু আপোনালোকৰ পৰা যিকোনো ধৰণৰ সাহায্য বিচাৰে তেনেহ'লে সাহায্য কৰিব, কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল। খ্ৰীষ্ট যীশুত মোৰ সহকাৰী হোৱা প্ৰিন্সকা আৰু আকিলাক মংগলবাদ দিব। তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল। মই তেওঁলোকক ধন্যবাদ দিওঁ, আৰু কেৱল মই নহয় অনা ইহুদীসকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে, আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মংগলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এছিয়া দেশৰ প্ৰথম ফল মোৰ যি প্ৰিয় ইপেনীত তেওঁলোকো মংগলবাদ দিব। যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিব। মোৰ জ্ঞাতি আৰু লগৰ বন্দিয়াৰ আৰু পাচনীসকলৰ মাজত প্ৰসিদ্ধ হোৱা মোতকৈও আগে খ্ৰীষ্টত আশ্ৰয় লোৱা জি আন্দ্ৰিয়ক আৰু জুনিয়ৰ তেওঁলোকক মংগলবাদ দিব। প্ৰভুত মোক প্ৰিয় আম্পলিয়াটক মংগলবাদ দিব। খ্ৰীষ্টত পৰীক্ষাসিদ্ধ আপিলিক মংগলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মংগলবাদ দিব। মোৰ জ্ঞাতি হেৰুডিয়নক মংগলবাদ দিব। নাৰ্কিছহঁতৰ যিসকল প্ৰভুত আছে তেওঁলোকক মংগলবাদ দিব। প্ৰভুত পৰিশ্ৰমকাৰী ক্ৰুফেনা আৰু ক্ৰুফুচাক মংগলবাদ দিব। যি প্ৰিয় পৰ্চিয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিব। প্ৰভুত মনোনীত ৰূপক আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মংগলবাদ দিব। অসংকৃত ত্ৰিগুণ শৰ্মা পাত্ৰুবা শৰ্মী আৰু তেওঁলোকৰ লগৰ ভাইসকলক মংগলবাদ দিব। পিল্লগ জুলিয়া নিৰীয় আৰু তেওঁৰ ভনীয়েক আৰু উল্পক এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মংগলবাদ দিব। আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মংগলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মংগলবাদ কৰিছে। হে ভাইসকল, মই আপোনালোকক মিনতি কৰোঁ যে যিসকলে দল দল হৈ গোচ সৃষ্টি কৰি পাপক প্ৰয়োচিত কৰে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনালোকে যি সত্যৰ শিক্ষা পালে তেওঁলোক সেই শিক্ষাৰ বিপৰীত এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব, কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু যীশুৰ সেৱা কৰ্ম নকৰি নিজ নিজ পেটৰ সেৱা কৰ্ম কৰে আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নিৰ্দোষী লোকৰ মন ভুলায়, কিয়নো আপোনালোকৰ অজ্ঞানিতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ, কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয় এয়ে মোৰ বাঞ্ছা। আৰু শান্তিয়াকৰ ঈশ্বৰে অতি সোনকালে ছয়তানক আপোনালোকৰ ভৰিৰ তলত মণ্ডন কৰিব। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। মোৰ সহকাৰী তিমঠিয় আৰু স্বজাতীয় লুকিয়া জাচোন আৰু সুচিপাত্ৰ এওঁলোকে আপোনালোকক মংগলবাদ কৰিছে, আৰু এই পত্ৰ লিখক যি মই তত্ত্বীয় প্ৰভুত আপোনালোকক মংগলবাদ কৰিছোঁ। মোৰ আৰু গোটেই মণ্ডলী আলহী শুশ্ৰূষা কৰোতা গায়ে আপোনালোকক মংগলবাদ কৰিছে। এই নগৰ ভৰালী ইৰাষ্টছে আৰু কাত্য ভাই আপোনালোকক মংগলবাদ কৰিছে। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকক সকলোলৈ হওক। এতিয়া যীশুখ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে। অনাদিকালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে, আৰু সেইদৰে মই প্ৰচাৰো কৰিলোঁ। সম্প্ৰীতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভগৱতীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ'ল, আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনাইহুদী লোকৰ আগত জনোৱা হ'ল যি একমাত্ৰ প্ৰজ্ঞাবান ঈশ্বৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ এই মহিমা চিৰকাল হওক। আমেন।